সুপার হিট 93.5 রেড এফএম আর মর্নিং নাম্বার 1 ফর ম্যান্ডি আর ইয়া থার্সডে মর্নিং অন হব হব আজ রেড ট্রেড মিলার আৰু আজি আমি ফিচাৰ কৰিম ৰেড ট্ৰেড মিলত এক্টৰ সিদ্ধাৰ্থ মালহোত্ৰা আপুনি তেখেতৰ ফেন তেখেতৰ প্ৰথমখন চিনেমাৰ পৰা মানে তেখেতে নিজৰ কেৰিয়াৰ আৰম্ভণি কৰিছিল SOTY-ৰ পৰা আই মিন ষ্টুডেণ্ট অফ দ্য ইয়াৰ মুভিখনৰ পৰা আৰু তাৰপিছত দিলে তেখেতে এটাৰ পিছত এটা হিট এক ভিলেন হওক হাছি তো ফাছি হওক ব্ৰাদাৰ্ছ হওক বা কাপুৰ এণ্ড ছানছ আই মিন দিছ গাই হেজ জাষ্ট প্ৰুভড ইট অল আই মিন তেখেতৰ ফিটনেছ তেখেতৰ ডেডিকেশ্যনৰ কাৰণে সেই আমি আজি তেখেতক ফিচাৰ কৰিছো আজি ৰেড ট্ৰেড মিলত এতিয়া পিছে আপুনি আপোনাৰ ট্ৰেডমিলত টাৱেল নুশুকুৱাব এটলিষ্ট 2 কিলোমিটাৰ হলেও খোজকাঢ়ক কিন্তু থাকক ফিট এতিয়া আহি আছে আকৌ বঢ়িয়া ট্ৰেক এনজয় কৰক থাৰ্চডে মৰ্নিং 93.5 ৰেড এফএম বজাতে ৰহক